বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী আৰু মোৰ সৈতে আছে মৰমী কাশ্যপ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত কাটাৰৰ আমিৰ শ্বেখ তামিম বিন হামেদ আল থানিৰ সৈতে বৈঠকত মিলিত হ'ব। নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক দেশৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। পৰীক্ষা পে চৰ্চা 2025ৰ নতুন সংস্কৰণ আজি মুকলি কৰা হ'ব। ভাৰতৰ তাৰকা শ্বুটাৰ মনু ভাকেৰক বিবিচি ইণ্ডিয়ান স্পৰ্টছ ৱমেন অৱ দ্য ইয়াৰ হিচাপে ঘোষণা কৰা হৈছে। আৰু বদোদৰাত কালি অনুষ্ঠিত মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে দেলহি কেপিটেলছক 8 উইকেটত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত কাটাৰৰ আমিৰ শ্বেখ তামিম বিন হামেদ আল থানিৰ সৈতে বৈঠকত মিলিত হ'ব। কাটাৰৰ আমিৰ শ্বেখ তামিম বিন হামেদ আল থানি দুদিনীয়া ভ্ৰমণসূচীৰে কালি নতুন দিল্লীত উপস্থিত হয়। মন্ত্ৰী, জ্যেষ্ঠ বিষয়া আৰু ব্যৱসায়ী প্ৰতিনিধিৰ লৈ গঠিত এটা উচ্চ পৰ্যায়ৰ দলো তেওঁৰ সৈতে আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি বিমানবন্দৰত কাটাৰৰ আমিৰগৰাকীক সম্বৰ্ধনা জনায়। ৰাষ্ট্ৰপতি ভৱন প্ৰাংগণত আজি শ্বেখ তামিম বিন হামেদ আল থানিক আনুষ্ঠানিকভাৱে আদৰণি জনোৱাৰ লগতে তেওঁৰ সন্মানাৰ্থে ভোজমেলৰো আয়োজন কৰা হৈছে। শ্বেখ তামিমে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুকো সাক্ষাৎ কৰিব। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আজি হ'বলগীয়া আলোচনাত ভাৰত আৰু কাটাৰৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশ সম্পৰ্কত আলোকপাত কৰা হ'ব বুলি আশা কৰা হৈছে। নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক দেশৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ কাৰ্যকালৰ আজি অন্ত পৰিব। 1988ৰ কেৰালা কেডাৰৰ প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক বিষয়া জ্ঞানেশ কুমাৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব হিচাপে কাৰ্যৰত আছিল। ইপিনে ডঃ বিবেক যোশীক নতুন নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। 1989ৰ হাৰিয়ানা কেডাৰৰ শ্ৰীযোশীও এগৰাকী ভাৰতীয় প্ৰশাসনিক বিষয়া। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দুয়োগৰাকী আয়ুক্তক নিযুক্তি দিয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি জম্মু কাশ্মীৰত নতুন ফৌজদাৰী আইন ৰূপায়ণ সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত ভাগ ল'ব। বৈঠকত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা আৰু উপৰাজ্যপাল মনোজ সিনহাও উপস্থিত থাকিব। বৈঠকত আৰক্ষী, কাৰাগাৰ, আদালত আদি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰা হ'ব। এই বৈঠকত কেন্দ্ৰীয় গৃহ সচিব, জম্মু কাশ্মীৰৰ মুখ্য সচিবৰ লগতে কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকিব। নতুন দিল্লীত কাইলৈ বিজেপি বিধায়িনী দলৰ বৈঠক হোৱাৰ সম্ভাৱনা আছে। এই বৈঠকত দলৰ জ্যেষ্ঠ নেতাসকলৰ লগতে বিজেপি নৱনিৰ্বাচিত আটাইকেইগৰাকী বিধায়কে অংশগ্ৰহণ কৰিব। দলীয় সূত্ৰৰ তথ্য অনুসৰি বৈঠকৰ সময়ত দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে। পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠান চলিত মাহৰ 20 তাৰিখে নতুন দিল্লীৰ ৰামলীলা ময়দানত হোৱাৰ সম্ভাৱনাৰ বিষয়েও সূত্ৰটোৱে প্ৰকাশ কৰে। ইপিনে নতুন দিল্লীত কালি দিল্লী বিজেপি নেতাৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত বিজেপিৰ সাধাৰণ সম্পাদক বিনোদ টাৱৰে আৰু দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সেজদেৱাৰ লগতে দলৰ আন কেইবাগৰাকীও নেতা উপস্থিত থাকে। দেশজুৰি কালিৰে পৰা ফাষ্টটেগৰ নতুন কৰ নীতি কাৰ্যকৰী হৈছে। নেশ্যনেল পেমেণ্টছ কৰ্পৰেচন অব ইণ্ডিয়া আৰু পথ পৰিবহণ আৰু ঘাই পথ মন্ত্ৰালয়ে টোলগেটসমূহত যান বাহনৰ কৰ সংগ্ৰহ ব্যৱস্থাৰ ক্ষেত্ৰত কালিৰে পৰা কিছু সাল সলনি কৰিছে। এই অনুসৰি কৰ সংগ্ৰহৰ বৈদ্যুতিন ব্যৱস্থাৰ ফাষ্টটেগত নিৰ্দিষ্ট পৰিমাণতকৈ কম ধনৰাশি থাকিলে, লেনদেনৰ বিলম্ব হলে নতুবা টেগসমূহ নিষ্ক্ৰিয় হৈ থাকিলে অতিৰিক্ত কৰ আদায় কৰা হ'ব। তদুপৰি টোলগেট পাৰ হোৱাৰ এঘণ্টা পূৰ্বে আৰু পাৰ হোৱাৰ 10 মিনিট পাছত ফাষ্টটেগ নিষ্ক্ৰিয় হৈ থাকিলেও ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰা হৈছে। পৰীক্ষা পে চৰ্চা 2025ৰ নতুন সংস্কৰণ আজি মুকলি কৰা হ'ব। এই সংস্কৰণত বিভিন্ন পৰীক্ষাত শীৰ্ষস্থান দখল কৰা কেইবাগৰাকীও ব্যক্তিয়ে পৰীক্ষাৰ মানসিক চাপ, উদ্বেগ আৰু হেঁচা হ্ৰাস কৰিবলৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ মনোভাৱ ব্যক্ত কৰাৰ লগতে পৰামৰ্শ আগবঢ়াব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত এই বিষয়ে এটা ভিডিঅ' শ্বেয়াৰ কৰি কয় যে পৰীক্ষা পে চৰ্চাৰ এই খণ্ডটোত বিভিন্ন পৰীক্ষাত বিশেষ সফলতা অৰ্জন কৰা শিক্ষাৰ্থীসকলে পৰীক্ষাৰ মানসিক চাপ আৰু উদ্বেগক কেনেদৰে সফলতাৰে অতিক্ৰম কৰিব পাৰি সেই বিষয়ে তেওঁলোকৰ অভিজ্ঞতা শ্বেয়াৰ কৰিব।
শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে চলিত বৰ্ষৰ 10ম আৰু 12ম শ্ৰেণীৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা সন্দৰ্ভত সামাজিক মাধ্যমত প্ৰচাৰিত অভিযোগ খণ্ডন কৰিছে। একাংশ লোকে অসৎ উদ্দেশ্যৰে প্ৰশ্ন কাকত ফাদিল হোৱা সন্দৰ্ভত উৰা বাতৰি প্ৰচাৰ কৰি থকা বুলি পৰিষদে প্ৰকাশ কৰিছে। এই অভিযোগসমূহ ভিত্তিহীন আৰু পৰীক্ষাৰ্থী তথা তেওঁলোকৰ অভিভাৱকসকলৰ মনত ভয় আৰু উৎকণ্ঠা সৃষ্টিৰ উদ্দেশ্যেৰে এই ধৰণৰ উৰা বাতৰি প্ৰচাৰ কৰা হৈছে বুলি পৰিষদে মন্তব্য কৰে। পৰিষদৰ বিষয়ববীয়া পৰীক্ষাৰ সৈতে জড়িত সকলো ব্যৱস্থাৰ অহৰহ পৰ্যবেক্ষণ কৰি আছে আৰু ভুল তথ্য প্ৰচাৰৰ বাবে জগৰীয়া লোকৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। পৰিষদে লগতে অভিভাৱকসকলক এই ধৰণৰ উৰাবাতৰি বিশ্বাস নকৰিবলৈ আহ্বান জনায়। পৰীক্ষা সম্বন্ধীয় সকলো ধৰণৰ তথ্য পৰিষদৰ ৱেবছাইট www.cbsc.gov.in-ত উপলভ্য বুলিও পৰিষদে পৰীক্ষাৰ্থী, অভিভাৱক আৰু বিদ্যালয়সমূহক আশ্বস্ত কৰে। নতুন দিল্লীত কালি সীমান্ত সুৰক্ষা বাহিনী BSFৰ উদ্যোগত ভাৰত আৰু বাংলাদেশৰ মাজৰ 55 সংখ্যক সঞ্চালক পৰ্যায়ৰ সীমা সহযোগিতা সন্মিলন আৰম্ভ হৈছে। ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনী আৰু বাংলাদেশৰ সীমান্তৰক্ষী BGBৰ মাজত অহা 20 ফেব্ৰুৱাৰীলৈ এই সন্মিলন অব্যাহত থাকিব। BSFৰ সঞ্চালক প্ৰধান দলজিৎ সিং চৌধাৰীৰ নেতৃত্বত ভাৰতৰ BSFৰ প্ৰতিনিধি দলে BGBৰ সঞ্চালক প্ৰধান মেজৰ জেনেৰেল মহম্মদ আশ্ৰাফুজামান ছিদ্দিকীৰ নেতৃত্বত অহা BGBৰ প্ৰতিনিধি দলৰ সৈতে সীমান্ত সম্পৰ্কীয় বিষয়সমূহ আলোচনা কৰিব। ইয়াৰ লগতে এই সন্মিলনত দুয়ো দেশৰ সীমান্তৰক্ষী বাহিনীৰ মাজত সহযোগিতা উন্নত কৰা বিষয়ত গুৰুত্ব আৰোপ কৰা হ'ব। এই সন্মিলনতে বাংলাদেশৰ দুৰ্বৃত্তই BSFৰ জোৱান আৰু ভাৰতীয় নাগৰিকক কৰা আক্ৰমণ প্ৰতিৰোধ, সীমাৰ সিপাৰৰ অপৰাধ প্ৰতিৰোধৰ লগতে অন্যান্য বিষয়সমূহৰ সন্দৰ্ভত আলোচনা কৰা হ'ব। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদে সমাগত চেম্পিয়নছ ট্ৰফী 2025ৰ বাবে ভাৰতীয় পুৰুষৰ দলটোৰ নতুন জাৰ্চি মুকলি কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত BCCIয়ে খেলুৱৈসকলৰ জাৰ্চিৰ আলোকচিত্ৰ শ্বেয়াৰ কৰে। ৰোহিত শৰ্মা নেতৃত্বাধীন দলটোৱে পৰিধান কৰা নীলা ৰঙৰ জাৰ্চিৰ বাহুত ট্ৰাই কালাৰৰ লগতে চেম্পিয়ন ট্ৰফীৰ লগো থাকিব। ভাৰতীয় দলটোৱে বৃহস্পতিবাৰে ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতৰ তাৰকা শ্বুটাৰ মনু ভাকেৰক পেৰিছ অলিম্পিকত দেখুওৱা উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে BBC ইণ্ডিয়ান স্পৰ্টছ ৱমেন অব দ্য ইয়াৰ হিচাপে ঘোষণা কৰা হৈছে। এই বঁটাৰ বাবে মনোনীত আন 4গৰাকী খেলুৱৈৰ ভিতৰত গল্ফ খেলুৱৈ অদিতি অশোক, পেৰা শ্বুটাৰ অগ্নি লেখাৰা, ভাৰতীয় মহিলা ক্ৰিকেট দলৰ উপ অধিনায়ক স্মৃতি মন্ধানা আৰু মল্লযোদ্ধা ফিনেছ ফোগাট আছিল। ক্ৰীড়া সাংবাদিক আৰু লেখকৰ জুৰিয়ে মনোনীত খেলুৱৈসকলৰ মাজৰ পৰা ভাকেৰক এই বঁটাৰ বাবে নিৰ্বাচিত কৰে। 22 বছৰীয়া মনুৱে পেৰিছ অলিম্পিকত 2টা ব্ৰঞ্জৰ পদক অৰ্জন কৰি স্বাধীনতাৰ পাছত এই প্ৰতিযোগিতাত এটাতকৈ বেছি পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয়। মনুৱে 10 মিটাৰ এয়াৰ পিষ্টল শিতানৰ ব্যক্তিগত শাখাত আৰু 10 মিটাৰ এয়াৰ পিষ্টলৰ মিক্সড দলীয় শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। বদোদৰাৰ কোটাম্বি ষ্টেডিয়ামত কালি অনুষ্ঠিত মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে দেলহি কেপিটেলছক 8 উইকেটত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি দেলহি কেপিটেলছে নিৰ্ধাৰিত অভাৰত 141 ৰাণ কৰে। দলটোৰ হৈ জেমিমা ৰুডিক্সে সৰ্বাধিক 34 ৰাণ কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 17 অভাৰত নিৰ্ধাৰিত অভাৰত উপনীত হয়। দলটোৰ হৈ ৰেণুকা সিং ঠাকুৰ আৰু জৰ্জিয়া ৱেৰহামে 3টাকৈ উইকেট দখল কৰে। অধিনায়ক স্মৃতি মন্ধানা আৰু ডেনিয়েল হোৱাইট হডজে আৰম্ভণিতে 107 ৰাণৰ বৰঙণি আগবঢ়ায়। ৰেণুকা সিং ঠাকুৰক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাৰ আজিৰ এখন খেলত গুজৰাট জায়েণ্টছে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলিব। বদোদৰাৰ কোটাম্বি ষ্টেডিয়ামত হ'বলগীয়া খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। চেন্নাই জৱাহৰলাল নেহৰু ষ্টেডিয়ামত কালি ত্ৰয়বিংশ ৰাষ্ট্ৰীয় পেৰা এথলিট চেম্পিয়নশ্বিপ আৰম্ভ হৈছে। এইবাৰৰ প্ৰতিযোগিতাত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 1,500 পেৰা এথলিটে 155টা শিতানত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। দেশৰ কেইবাগৰাকীও তাৰকা পেৰা এথলিটে প্ৰতিযোগিতাত নিজৰ অংশগ্ৰহণ সুনিশ্চিত কৰিছে। তেওঁলোকৰ ভিতৰত জেভলিনত সুমিত অণ্টিল আৰু নৱদীপ সিং, হুইলচেয়াৰ ৰেচিঙত মনোজ সাবাপাথি, শ্বটপুটত মনোজ সিংগৰাজ, মুথুৰাজা আৰু হোকাটো চেমা, হাই জাম্পত মৰিয়াপ্পান থাংগোৱালে আৰু ডিছকাছ থ্ৰত ৱেগেছ কথুনিয়া অন্যতম। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত কাটাৰৰ আমিৰ শ্বেখ তামিম বিন হামেদ আল থানিৰ সৈতে বৈঠকত মিলিত হ'ব। নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক দেশৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। পৰীক্ষা পে চৰ্চা 2025ৰ নতুন সংস্কৰণ আজি মুকলি কৰা হ'ব। ভাৰতৰ তাৰকা শ্বুটাৰ মনু ভাকেৰক BBC ইণ্ডিয়ান স্পৰ্টছ ৱমেন অব দ্য ইয়াৰ হিচাপে ঘোষণা কৰা হৈছে। আৰু বদোদৰাত কালি অনুষ্ঠিত মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে দেলহি কেপিটেলছক 8 উইকেটত পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত।